নমস্কাৰ, এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি কৈছো। মই প্ৰজন্মা চহৰীয়াই আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন, বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিনা বিজ্ঞান মেলা আৰু গ্ৰন্থমেলাৰ দুৱাৰ উন্মোচন, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আহোম জনগোষ্ঠীয় লোকসকলৰ পবিত্ৰ অনুষ্ঠান মে ডাম মে ফি পৰম্পৰাগত ৰীতি নীতিৰে পালন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 117 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যবাসীৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ, আৰু উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ খেলুৱৈসকলৰ কেইবাটাও শাখাত সফলতা অৰ্জন। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৱা বছৰসমূহৰ দৰে এইবাৰো পৃথকে কোনো ৰেল বাজেট উত্থাপন কৰা নহয়। মূল কেন্দ্ৰীয় বাজেটতে বিত্তমন্ত্ৰী সীতাৰমণে ৰেল বিভাগৰ বাবে পৰৱৰ্তী বিত্তীয় বছৰৰ আয় ব্যয়ৰ খতিয়ান আৰু আঁচনি দাঙি ধৰিব। বিত্তমন্ত্ৰীয়ে কাইলৈ বাজেট দাখিল কৰি সদনত দিয়া ভাষণ আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাত দিনৰ 10:10 পৰা এই বাজেট ভাষণ প্ৰচাৰিত হ'ব। বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পাছতে আমাৰ দিনৰ 1:40 প্ৰচাৰিত হ'বলগীয়া বাতৰি প্ৰচাৰিত হ'ব। এই পোনপটীয়া অনুষ্ঠানৰ বাবে আমাৰ কাইলৈ দুপৰীয়া 12:05 বাতৰি প্ৰচাৰিত নহয়। ইয়াৰ আগতে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদৰ উভয় সদনত প্ৰাক বাজেট অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই সমীক্ষাত 2025-26 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন 6.4% হ'ব বুলি অনুমান কৰা হৈছে। তদুপৰি দেশৰ বিত্তীয় শৃংখলাও ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলি কোৱা হৈছে। 2017-18 চনৰ তুলনাত 15 বছৰ ঊৰ্ধৰ নিবনুৱাৰ হাৰ 6%ৰ পৰা 3.2% হ্ৰাস পাইছে বুলি অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 বৃষ্টিপাতত 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডঃ মফিদুল হাছান, ষ্টাৰ্টআপ উদ্যমী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্কৰ জ্যোতি হালৈয়ে অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিনা বিজ্ঞান মেলা আৰু গ্ৰন্থমেলাৰ দুৱাৰ উন্মোচন কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই কৰ্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে জনোৱা মতে, সাহিত্য সভাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ সংযোজন কৰা হৈছে। বিজ্ঞান মেলাৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ জীৱন আদৰ্শত আলোকপাত কৰে। সাহিত্য সভাৰ বাকৰিত আজি কৈলাশ মল্লবৰুৱা সোঁৱৰণী গ্ৰন্থমেলাৰ দুৱাৰ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামীয়ে গ্ৰন্থমেলাৰ মঞ্চ উদ্বোধন কৰে। এই গ্ৰন্থমেলাতে আজি জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰচনা কৰা অসম বিধানসভাত কামেশ্বৰ দাস শীৰ্ষক গ্ৰন্থখন বিশিষ্ট লেখক অঞ্জন শৰ্মাই উন্মোচন কৰে। ইয়াৰ পাছত মূল মঞ্চত অনুষ্ঠিত সাহিত্য আলোচনা উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভানেত্ৰী মৃণালিনী দেৱীয়ে। ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ উমেশ ডেকাৰ সঞ্চালনত অনুষ্ঠিত এই আলোচনাত নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ লীনা গোস্বামীয়ে মূল বক্তব্য আগবঢ়ায়। সাহিত্য সভাৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয়।
বজালী জিলা সদৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰৰ আজিৰে পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম সাহিত্যৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালাৰ অধিৱেশন আৰম্ভ হৈছে। এটি অনুসৰি ভট্টদেৱ ক্ষেত্ৰত দৰ্শনাৰ্থীৰ এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। অধিৱেশনৰ প্ৰদৰ্শনী স্থাপন কৰা 87 ফুট ওখ জাপিটিয়ে দৰ্শকক যথেষ্ট আকৰ্ষণ কৰে। উল্লেখযোগ্য যে এই অসমীয়া স্বাভিমান বৃহৎ জাপিটিয়ে ইণ্ডিয়া বুক অব ৰেকৰ্ডছ কৰিবলৈ সক্ষম হয়। আজি ইণ্ডিয়া বুক অব ৰেকৰ্ডৰ তৰফৰ পৰা এছিয়া মহাদেশৰ প্ৰথমটো বৃহৎ জাপি হিচাপে প্ৰমাণ পত্ৰ ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু উদ্যোক্তাসকলৰ হাতত অৰ্পণ কৰে। এইফালে বিজ্ঞান মেলাত পাঠশালা শিক্ষাবিদ আদৰ্শ বুনিয়াদী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা অনুষ্ঠিত ভাৰতীয় বায়ুসেনাৰ আৰ্হিমূলক বিজ্ঞান প্ৰদৰ্শন, বজালী ৰুৰেল এডভেন্টমেণ্ট ছচাইটিৰ গ্ৰন্থম প্ৰদৰ্শন, পাঠশালা জিলা প্ৰশাসনৰ উদ্যোগত উদ্যোগ সংঘৰ সহযোগত পুথিভঁৰাল আদিৰ উপৰিও ভাৰতীয় সেনাৰ অস্ত্ৰ প্ৰদৰ্শনে দৰ্শনাৰ্থীসকলক যথেষ্ট আমোদ প্ৰদান কৰা দেখা গৈছে। আনহাতে বজালীৰ হাতত বজালী অঞ্চলৰ বিভিন্ন উৎপাদিত সামগ্ৰী বিপণী সমাহাৰৰ উপৰিও বিভিন্ন খাদ্য সম্ভাৰ উপলব্ধ কৰা দেখা যায়।
ইয়াৰ আগতে আজি অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি তথা অসমৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পাঠশালা সাহিত্য সভাৰ থলী ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰে। ইয়াৰ পাছতে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক তথা অসম সৌৰভ বঁটা প্ৰাপক কৃষ্ণ ৰয়ে এটা খৰ্গযুক্ত গড়ৰ আকৃতিত নিৰ্মাণ কৰি উলিওৱা অধিবেশনৰ মূল তোৰণ উদ্বোধন কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে সাহিত্য সভাৰ অধিবেশনৰ তৃতীয় দিনা হ'বলগীয়া সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ'ব। দুখন বাহনত প্ৰতীকী ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাতাৰ বটগছৰ লগতে অসমৰ বিভিন্ন কলা সংস্কৃতি আটক ধুনীয়া ৰূপত তুলি ধৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আহোম জনগোষ্ঠীয় লোকসকলৰ পবিত্ৰ অনুষ্ঠান মে ডাম মেফি পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হয়। আহোম জনগোষ্ঠীয় লোকসকলে আজিৰ দিনটোত পুলিন পুথাওসকলক স্মৰণ কৰি দেশ আৰু জাতিৰ মংগলৰ বাবে প্ৰাৰ্থনা জনায়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসন তথা বৃহত্তৰ কেন্দ্ৰীয় মে ডাম মেফি উদযাপন সমিতিৰ সহযোগত চৰাইদেউ পি এম শ্ৰী হাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে মে ডাম মেফি উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে টাই আহোমসকলৰ এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে কয়।
চৰাইদেউ জিলাৰ হাপেখাতি অঞ্চলৰ হাপেখাতি বৰুৱাচালী আৰু পূব অভয়পুৰ মৌজাৰ ৰাইজে বিগত 23 বছৰে আয়োজন কৰি অহা বৃহত্তৰ মেডাম মেফি উদযাপন সমিতিৰ লগত একেলগ লাগি আমি এই হাপেখাতি হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ খেলপথাৰত এইবাৰ আমি ৰাজ্যিক ভিত্তিত এই অনুষ্ঠানৰ আয়োজন কৰিলোঁ। কাৰণ মেডাম মেফিৰ লগত আমাৰ উপৰি পুৰুষৰ সম্পৰ্ক, অন্যহাতে উপৰি পুৰুষসকলক মৃত্যু হোৱাৰ পিছত যিকোনো ব্যক্তি উপৰি পুৰুষ বুলিয়ে নহয়, আহোম প্ৰথমতে পূৰ্বতে মৈদাম দিয়াৰ প্ৰথা আছিল। কিন্তু মই ভাবোঁ যে এই যি সংস্কৃতি, এই যি পৰম্পৰা, এই যি ইতিহাস, এই ইতিহাসক লৈ ভৱিষ্যতৰ প্ৰজন্মই, ভৱিষ্যতৰ দিনত আজিৰ প্ৰজন্মই বাট বুলিবৰ কাৰণে নতুন নতুন সুযোগ আৰু সম্ভাৱনাৰ সৃষ্টি হ'ব। গতিকে আজিৰ এই কেন্দ্ৰীয় মেডাম মেফি অনুষ্ঠানত উপস্থিত থকা সকলোকে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু পুনৰ উপৰি পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ।
আজিৰ অনুষ্ঠানত জ্যেষ্ঠ মন্ত্ৰী যোগেন মোহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিৱসাগৰ জিলাতো আজি কাৰেংঘৰ, তলাতল ঘৰ, লেচাই মৈদামকে ধৰি বিভিন্ন স্থানত মে ডাম মেফিৰ আয়োজন কৰা হয়। পৰম্পৰাগত ধৰ্মীয় আৰাধনাৰে তলাতল ঘৰৰ বাকৰিত আয়োজন কৰা মে ডাম মেফিত পুৱা ফুৰালুং আৰু ৱানভি পূজা কৰা হয়। মে ডাম মেফি উপলক্ষে যোৰহাট জিলাৰ ৰাজমাও বৰপুখুৰী পাৰত থকা জয়া ভৱনৰ পৰা ৰাজমৈদামলৈ বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় জিলাতো আজি দিনজোৰা কাৰ্যসূচীৰে মে ডাম মেফি উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মাংগলিক কাৰ্যসূচী আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানৰ মুকলি সভাত আজি টাই কৃষ্টি সংস্কৃতিৰ উত্তৰণত দীৰ্ঘদিন ধৰি কাম কৰি অহা ৰুবি গগৈ সন্দিকৈলৈ জাচিংফা বঁটা আগবঢ়োৱা হয়। মাজুলী জিলা টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু লাহনগাঁও ৰাইজৰ সহযোগত লাহনগাঁও চুকাফা সমন্বয় ক্ষেত্ৰত মে ডাম মেফি উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ ঢকুৱাখনাত টাই সাংস্কৃতিক গৱেষণা আৰু কৃষ্টি বিকাশ কেন্দ্ৰ আৰু টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মে ডাম মেফি পালন কৰা হয়। তদুপৰি ধেমাজি, গুৱাহাটীৰ হেঙেৰাবাৰী, গণেশগুৰি, পাথৰকুৰীকে ধৰি বিভিন্ন স্থানত পূৰ্বপুৰুষসকলক শ্ৰদ্ধা তৰ্পণৰ উদ্দেশ্যে মে ডাম মেফি অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 117 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। উৰেটো জীৱন মাটি, মানুহ তথা দেশৰ বাবে অমূল্য অৱদান আগবঢ়াই যোৱা গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী তথা স্বাধীনতা সংগ্ৰামী ৰাভাদেৱৰ জীৱন আদৰ্শই অসমবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে। শিল্পীগৰাকীৰ স্মৃতিত আজি তেজপুৰৰ তলগেৰেকীত থকা তেওঁৰ সমাধিস্থলত এটি বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই বন্তি প্ৰজ্বলনেৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে ৰাভা সংগীত আৰু নৃত্য পৰিৱেশন কৰে। তেজপুৰত থকা কলাগুৰুৰ বাসগৃহতো আজি কলাগুৰু স্মৃতি ন্যাসৰ উদ্যোগত গীতে মাতে শ্ৰদ্ধাঞ্জলি শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে তেজপুৰৰ প্ৰবীণ কণ্ঠশিল্পী ৰুবি সিংহক বিশেষভাৱে সন্মান জনোৱা হয়। তেজপুৰ সাহিত্য সভা, কলাগুৰু প্ৰগতি সন্থা, বান থিয়েটাৰ, জ্যোতি ভাৰতী, ত্ৰিমূৰ্তি উদ্যান আদিতো শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ মাধ্যমেৰে ৰাষ্ট্ৰ নিৰ্মাণত অগ্ৰসৰ হোৱা বিদ্যাভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰই সৰু সজাই ক্ৰীড়া প্ৰকল্পত প্ৰথমবাৰৰ বাবে আয়োজন কৰা সম উৎকৰ্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই কয় যে শিক্ষাৰ্থীসকলৰ শৰীৰ, মন আৰু আত্মাৰ আত্মসংযোগৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এই শিবিৰে তেওঁলোকক সাংস্কৃতিক মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি সজাগ কৰি তুলিব। শিক্ষার্থীসকলক আত্ম উপলব্ধি, নাগরিকৰ দায়বদ্ধতা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন হবলৈও এই শিবিৰে অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজিৰ অনুষ্ঠানত 5,000 ছাত্ৰ-ছাত্ৰীয়ে একেলগে ঘোষবাদ্য পৰিৱেশন কৰাৰ লগতে 1,000 ছাত্ৰীয়ে বিহু নৃত্য পৰিৱেশন কৰে। গুৱাহাটীৰ এটা ব্যক্তিগত বৈদ্যুতিন চেনেলৰ সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ভুক্তভোগী সাংবাদিকগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে খাইৰুল ইছলাম আৰু বিকি আহমেদক গ্ৰেপ্তাৰ কৰিছিল। উল্লেখযোগ্য যে সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে অভিযুক্ত বিকি আহমেদে কালি নিশা হাতীগাঁও থানাত আত্মসমৰ্পণ কৰে। ইয়াৰ পিছতে আজি দুই অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতত দুই অভিযুক্তই অধিবক্তাৰ জৰিয়তে জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে দুয়োৰে জামিন আবেদন নাকচ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি বিকি আহমেদ হৈছে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ আত্মীয় আৰু খাইৰুল ইছলাম হৈছে বিধায়কগৰাকীৰ গাড়ী চালক। মহানগৰীৰ হাতীগাঁৱত গাড়ী পাৰ্কিঙক লৈয়ে সাংবাদিক মৃণাল কুদ্দুছক দুই অভিযুক্তই প্ৰহাৰ কৰিছিল। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাংবাদিকগৰাকীক পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ধুবুৰী জিলাৰ বিলাচীপৰা মহাবিদ্যালয়ত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়। ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত নৃকুল গ্ৰন্থাগাৰত ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণ বিষয়ক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদৰ পূৰ্বোত্তৰ সমিতিৰ অধ্যক্ষ ডঃ দিব্যজ্যোতি মহন্তই মুকলি কৰে। এই আলোচনাচক্ৰত মহাবিদ্যালয়ত গ্ৰন্থাগাৰৰ ভূমিকা, ই লাইব্ৰেৰী, গ্ৰন্থাগাৰৰ জৰিয়তে বৌদ্ধিক পৰিৱেশ সৃষ্টি আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
ধন্যবাদ যদুমণি শইকীয়া। মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ চাইবাৰ গোটে আজি চাইবাৰ অপৰাধৰ গোচৰত 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰে। দিল্লীৰ চাইবাৰ চেলৰ তথ্যৰ আধাৰত সহকাৰী আৰক্ষী আয়ুক্ত দীপক দাসৰ নেতৃত্বত অভিযান চলাই জোন ৰহমান, জ্যোতি দাস, আমিৰ আলী আৰু ৰোহিত বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দিল্লীৰ চাইবাৰ অপৰাধী চক্ৰক ধনৰ লেনদেনৰ বাবে এই 4 অভিযুক্তই তথ্যৰ যোগান ধৰিছিল। ইপিনে দিছপুৰ আৰক্ষীৰ সহযোগত আজি কৰ্ণাটক আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাই চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাহুল ৰয় নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে। জাগীৰ ৰোডৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ 48 বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনৰ আজি প্ৰথম দিনা গ্ৰন্থ উন্মোচন সভাত স্মৃতি গ্ৰন্থ কৃষ্ণ সূৰ্য, বাৰ্ষিক পত্ৰিকা গুণনিধি আৰু মোহন চন্দ্ৰ বৰদলৈ প্ৰবন্ধ সংকলন ভক্তিতত্বৰ অন্বেষণ উন্মোচন কৰা হয়। উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা 38 ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ খেলুৱৈসকলে কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি ভাৰোত্তোলনত 67 শাখাত সিদ্ধান্ত গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মহিলাৰ সাঁতোৰত 800 মিটাৰ ফ্ৰীষ্টাইল শাখাত সুব্ৰণহিনী প্ৰিয়দৰ্শিনীয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে অসমে কালি উচ্চুৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰথমটো পদক অৰ্জন কৰিছিল। চানমা ব্ৰহ্মই উচ্চুৰ পুৰুষৰ টাইজিকৱান শাখাত ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ 45 শাখাত প্ৰিয়া বড়ো, 75 শাখাত ক্ষুদ্ৰা পাংইং আৰু 56 শাখাত ইলিনা ৰাভাই ছেমিফাইনেলত প্ৰৱেশ কৰি 3 পদক নিশ্চিত কৰিছে। ফুটবলত অসমে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। অসমৰ মহিলা বেডমিণ্টন দল আজি ছেমিফাইনেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5 টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল কিছু সময় পাছতে আৰম্ভ হ'ব। ভাৰতে এই খেলখনত জয়লাভ কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰাৰ চেষ্টা চলাব। আনহাতে ইংলেণ্ড খেলখনত বিজয় সাব্যস্ত কৰি শৃংখলাত ক্ষমতা স্থাপনৰ চেষ্টা চলাব। ভাৰত সম্প্ৰতি শৃংখলাত 2-1 ফলাফলত আগবাঢ়ি আছে। ইংলেণ্ডে মঙলবাৰে ৰাজকোটত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতক 26 পৰাস্ত কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন। বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিনা বিজ্ঞান মেলা আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আহোম জনগোষ্ঠীয় লোকসকলৰ পবিত্ৰ অনুষ্ঠান মে ডাম মে ভি পৰম্পৰাগত ৰীতি নীতিৰে পালন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 117 জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যবাসীৰ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ। আৰু উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা 38 ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ খেলুৱৈসকলৰ কেইবাটাও শাখাত সফলতা অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।